গীতমালা 90 অধ্যায়। গীতমালা চতুর্থ খণ্ড। ঈশ্বৰৰ লোক মুচিৰ প্ৰাৰ্থনা। হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা। পৰ্বতবোৰ উৎপন্ন হোৱাৰ আগেৰে, পৃথিৱী আৰু জগত সৃষ্টি আগেৰে, অনাদি কালৰ পৰা অনন্ত কাল পৰ্যন্ত তুমিয়েই ঈশ্বৰ। তুমি মানুহক ধূলিলৈ ওলোটাই লৈ যোৱা। তুমি কোৱা, হে মনুষ্য সন্তানসকল, উভতি যোৱা। তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা, যেন ৰাতিৰ এক পোহৰ মাত্ৰ। তুমি মানুহক ঢলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এটা সপোনৰ নিচিনা, যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে। ৰাতিপুৱাই সেয়ে গজি বাঢ়িবলৈ ধৰে, গধূলিবেলা সেয়ে শুকাই শেষ হৈ যায়। তোমাৰ ক্ৰোধে আমাক গ্ৰাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ। তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা, তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্ৰকাশ পায়, তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়, নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়। আমাৰ আয়ুস মাত্ৰ 100 বছৰ, হয়তো শক্তি থাকিলে 80 বছৰো হ'ব পাৰে, তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে। বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উৰি যাওঁ। তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্ৰোধ, তোমাৰ প্ৰাপ্য, ভয় ভক্তিৰ দৰেই মহান। সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা, যাতে আমি প্ৰজ্ঞাৰ চিত লাভ কৰিব পাৰোঁ। হে জিহুৱা, আৰু কিমান কাল তুমি ঘূৰি আহা? তোমাৰ দাগবোৰৰ প্ৰতি সদয় হোৱা, পুৱাতে তোমাৰ গভীৰ প্ৰেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকে মানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ। যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা। তোমাৰ দাগবোৰৰ আগত তোমাৰ কৰ্ম আৰু তেওঁলোকৰ সন্তানসকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক। আমাৰ ঈশ্বৰ যিহুৱাৰ দয়া আমাৰ ওপৰত থাকক। তুমি আমাৰ হাতৰ সকলো কাৰ্য সফল কৰা। হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।